এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত যুৱ উদ্যমীসকলৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ, ৰাজ্যৰ 836খন বাগিচাত মাটিৰ পট্টাৰ বাবে 9 ফেব্ৰুৱাৰীত পপত্ৰ বিতৰণৰ শুভাৰম্ভণি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উপলক্ষে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ আৰু ICC পুৰুষ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আৰম্ভ। উদ্বোধনী মেচত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 74,000 যুৱ উদ্যমীৰ মাজত প্ৰথম কিস্তিৰ ধন হিচাপে 1,482 কোটি টকা বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ধনৰাশিৰ সদ্ব্যৱহাৰ কৰি সফল হোৱা উদ্যমীসকলক পৰৱৰ্তী পৰ্যায়ত পুনৰ 1,00,000 টকাকৈ প্ৰদান কৰা হ'ব। অনুষ্ঠানত উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে। অহা 9 ফেব্ৰুৱাৰীত চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণ কৰা হ'ব। সেইদিনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ দিনজয় চাহ বাগিচাৰ পৰা কেন্দ্ৰীয়ভাৱে প্ৰপত্ৰ বিতৰণৰ কামৰ শুভাৰম্ভ কৰিব। ৰাজ্যৰ 836খন বাগিচাত প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ হ'ব। পত্তন পোৱা ভূমি 20 বছৰলৈ বিক্ৰী কৰিব নোৱাৰিব আৰু 20 বছৰ পাছত বিক্ৰী কৰিবলগীয়া হ'লে একেখন বাগিচাৰ শ্ৰমিককহে বিক্ৰী কৰিব পাৰিব। ইপিনে বাগান কৰ্তৃপক্ষ আৰু প্ৰতিনিধিসকলক এই আঁচনিৰ বিষয়ে অৱগত কৰাবৰ বাবে শিৱসাগৰ জিলা কাৰ্যালয়ত কালি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নাজিৰা সমজিলা আয়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্ত, খণ্ড উন্নয়ন বিষয়া, চাহ বাগিচাৰ বিষয়ববীয়া, চাহ শ্ৰমিকৰ প্ৰতিনিধি আৰু অন্যান্য কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচী সফল কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰতিখন বাগিচাৰ তত্বাৱধান কৰিবৰ বাবে এজনকৈ বিষয়াক নিয়োগ কৰিছে। আকাশবাণীৰ লেখনিক আকাশবাণীৰ সাহিত্য হিচাপে গণ্য কৰিব পাৰি। শিৱসাগৰত অনুষ্ঠিত ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱত কালি আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ উদ্যোগত ৰেডিঅ' সাহিত্য শীৰ্ষক আলোচনা চক্ৰত এই বিষয়ে আলোচনা কৰা হয়। আকাশবাণী ডিব্ৰুগড় আৰু দূৰদৰ্শন কেন্দ্ৰৰ অনুষ্ঠান বিভাগৰ মুৰব্বী লোহিত ডেকাৰ সভাপতিত্বত অনুষ্ঠিত আলোচনা চক্ৰত অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক সত্যকাম বৰঠাকুৰে কয় যে অনাতাঁৰৰ বিভিন্ন অনুষ্ঠানত প্ৰচাৰিত লেখনিসমূহ আনতকৈ সদায় পৃথক আৰু সেয়ে এই লেখাসমূহক আকাশবাণীৰ সাহিত্য হিচাপে বিবেচনা কৰা উচিত। অনুষ্ঠানত অংশ লৈ সাহিত্যিক শিক্ষাব্ৰতী কৰবী ডেকা হাজৰিকাই অসমীয়া আধুনিক গীতক আকাশবাণীয়ে বিশেষ মাত্ৰা দিয়া বুলি উল্লেখ কৰে। তেওঁ কয় যে আকাশবাণীত প্ৰচাৰৰ পাছতহে অসমীয়া গীতৰ কথাসমূহ গীতি সাহিত্যলৈ পৰিণত হ'ব পাৰে। এই গীতৰ কথাত সময়, প্ৰকৃতি, সংস্কৃতি, ইতিহাস, পৰম্পৰা আৰু বিশেষকৈ পৰিৱৰ্তিত অসমীয়া সমাজক অতি সুন্দৰভাৱে তুলি ধৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ফেডাৰেশ্যন অৱ ইণ্ডিয়ান পেট্ৰলিয়াম ইণ্ডাষ্ট্ৰীয়ে দেশৰ ৰাজহুৱা খণ্ডৰ মহাৰাষ্ট্ৰ উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডক অইল এণ্ড গেছ প্ৰডাকশ্যন কোম্পানী অৱ দ্য ইয়েৰ 2025 বঁটা প্ৰদান কৰে। জাতীয় উদ্যোগ প্ৰতিষ্ঠানটোৱে ভাৰতৰ শক্তিখণ্ডলৈ আগবঢ়োৱা অৱদান আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ স্বীকৃতিস্বৰূপে এই বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। দক্ষিণ শালমৰা মানকাছৰ জিলাত চাইবাৰ অপৰাধী চক্ৰই জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাৰ নাম আৰু ফটো ব্যৱহাৰ কৰি ভুৱা হোৱাটছআপ একাউণ্ট খুলি ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত জিলা আয়ুক্তগৰাকীয়ে স্পষ্ট কৰি কয় যে তেওঁৰ নামত ভুৱা নম্বৰ, ফটো আৰু একাউণ্টযোগে ধন দাবী কৰা লোকক কোনোৱে যাতে ধন নিদিয়ে আৰু এই ক্ষেত্ৰত সতৰ্ক হৈ থাকিবলৈ তেওঁ আহ্বান জনায়। জিলা আয়ুক্তগৰাকীয়ে ৰাইজক অচিনাকি আন্তঃৰাষ্ট্ৰীয় নম্বৰৰ পৰা অহা বাৰ্তালৈ সঁহাৰি নজনাবলৈ আৰু কোনো ধৰণৰ ধন নিদিবলৈ আহ্বান জনাইছে। সন্দেহজনক একাউণ্ট তৎক্ষণাত ব্লক কৰি দিবলৈও তেওঁ জনসাধাৰণক আহ্বান জনায়। শ্ৰোতাসকলে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰীমন্ত শংকৰ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন কালিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতিবিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে অঞ্চলটো মুখৰ হৈ পৰিছে। অধিৱেশনস্থলীত মথুৰা পাগৰ আৰ্হিত নিৰ্মাণ কৰা মূল তোৰণ, বাৰেচহৰীয়া ভাওনাৰ মণ্ডপ, চক্ৰবিহু আৰু স্বদেশী মেলাই দৰ্শনাৰ্থীৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আজি পুৱা প্ৰাতঃ প্ৰসংগৰে অধিৱেশনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয়। অধিৱেশনৰ প্ৰথম দিনা কালি 7,000+ ভকত বৈষ্ণৱে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই মায়াবিনী শীৰ্ষক গীতসমূহ পৰিৱেশন কৰে। অধিৱেশনস্থলীত কালি কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্মৃতি গ্ৰন্থ ভকতীধাৰা উন্মোচন কৰা হয়। সংঘৰ অধিৱেশন সন্দৰ্ভত দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা সংঘৰ সদস্য ডঃ সৰস্বতী বৰুৱাই এইদৰে কয়।
কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন কালিৰে পৰা তেজপুৰ জিলা শাখা আতিথ্যত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ জামুগুৰি হাটত অনুষ্ঠিত হৈছে আৰু কালি মূল কাৰ্যনিৰ্বাহক সভা পিছতে গ্ৰন্থ উন্মোচনী সভা প্ৰচাৰ শাখা সমিতিৰ সভা শ্ৰীমন্ত শংকৰদেৱ কেডচিফ এণ্ড কেডিট কোঅপাৰেটিভ ছচাইটিৰ সভা অনুষ্ঠিত হয়। গধূলি 10,000 ভকতৰ নাম সমাৰোহ অনুষ্ঠিত হয়। 11 বজাত সাহিত্য শাখা সন্মিলনত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ইয়াত আলোচ্য বিষয় হ'ব শংকৰী সাহিত্যৰ জাতীয় চৈতন্য আৰু সনাতন ভাৱাদৰ্শ। 2:30 সংস্কৃতি শাখা সমিতিৰ সভা অনুষ্ঠিত হ'ব। 6 বজাৰ পিছত সংস্কৃতি সমাৰোহ আৰু প্ৰতিনিধি সভা আৰু নাটঘৰৰ ভাওনা অনুষ্ঠিত হ'ব।
অধিৱেশনৰ আজি দ্বিতীয় দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা। বিধানসভা নিৰ্বাচন সমাগত। ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি হৈছে। ৰাজ্যৰ নিৰ্বাচনী আলেখলেখ সম্পৰ্কত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি নিশা 8:02 প্ৰথমটো দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আঁত ধৰিবলগীয়া এই অনুষ্ঠানত সাংবাদিক যদুমণি শইকীয়াই ষ্টুডিঅ'ত থাকি বিভিন্ন জিলাৰ কেইবাগৰাকীও সংবাদদাতাৰ পৰা নিৰ্বাচনৰ আলেখলেখ ল'ব। এই অনুষ্ঠান মহাবাহু শাখাৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলযোগেও প্ৰচাৰিত হ'ব। ভাৰত আৰু শ্ৰীলংকাই যুটীয়াভাৱে আয়োজন কৰা ICC পুৰুষ T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতা আজি আৰম্ভ হ'ব। অহা 8 মাৰ্চলৈকে চলিবলগীয়া এই প্ৰতিযোগিতাত 20টা দলে অংশগ্ৰহণ কৰিছে। ভাৰত আৰু শ্ৰীলংকাৰ বিভিন্ন স্থানত মুঠ 55খন খেল অনুষ্ঠিত হ'ব। আজি হ'বলগীয়া 3খন খেলৰ কলম্বোৰ চিনহালিছ স্পৰ্টছ ক্লাবত হ'বলগীয়া 1খন খেলত পাকিস্তান নেডাৰলেণ্ডছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত নেডাৰলেণ্ডছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 12 অভাৰত 3টা উইকেট হেৰুৱাই 94 ৰান সংগ্ৰহ কৰিছে। আজিৰ দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনছত বিয়লি 3 বজাত ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব আৰু মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া 3য়খন খেলত ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় কাৰাটে প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰে। প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ 28খন মহাবিদ্যালয়ৰ 100ধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাহুল দত্তই শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ লাভ কৰে। একেদৰে DKD কলেজৰ ৰশ্মি ছেত্ৰী শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰে। 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে অভিলেখ সংখ্যক 6বাৰৰ বাবে খিতাপ দখল কৰিছে। জিম্বাবৱেৰ হাৰাৰেত অনুষ্ঠিত প্ৰতিযোগিতাৰ ফাইনেলত ভাৰতে কালি ইংলেণ্ডক 100 ৰানত পৰাস্ত কৰে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 80টা বলত 175 ৰান কৰাৰ লগতে আয়ুষ মাহাত্ৰে 53 আৰু অভিজ্ঞান কুণ্ডুৱে 40 ৰানৰ বৰঙণি আগবঢ়ায়। ইংলেণ্ডৰ হৈ জেমছ মিণ্টোৱে 3টা উইকেট দখল কৰাৰ লগতে ছেবাষ্টিয়ান মৰ্গান আৰু এলেক্স গ্ৰীণে 2টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 40 অভাৰ আৰু 2টা বলত 8টা উইকেট হেৰুৱাই 311 ৰানহে কৰিবলৈ সমৰ্থ হয়। দলটোৰ হৈ কেলেব ফেলকনাৰে 115 আৰু বেন ডকিন্সে 66 ৰান কৰে। ভাৰতৰ RS অম্বৰীছে 3টা আৰু দীপেশ দেৱেন্দ্ৰন আৰু কনিষ্ক চৌহানে 2টাকৈ উইকেট লাভ কৰে। বৈভৱ সূৰ্যবংশীক প্লেয়াৰ অব দ্য মেচ আৰু প্লেয়াৰ অব দ্য ছিৰিজ ঘোষণা কৰা হয়। 19 বছৰ অনূৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত 100ধিক ৰান কৰা আয়ুষ মাহাত্ৰে নেতৃত্বাধীন ভাৰতীয় দলটোৰ বাবে এয়া হৈছে ঐতিহাসিক জয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আগৰবাৰ পঢ়ি দিছো। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত যুৱ উদ্যমীসকলৰ মাজত প্ৰথম কিস্তিৰ ধন বিতৰণ, ৰাজ্যৰ 866খন বাগিচাত মাটিৰ পট্টাৰ বাবে 9 ফেব্ৰুৱাৰীত প্ৰপত্ৰ বিতৰণৰ শুভাৰম্ভণি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন উপলক্ষে জামুগুৰিহাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত উদুলি মুদুলি পৰিৱেশ আৰু ICC পুৰুষ T20 বিশ্বকাপ প্ৰতিযোগিতা আজি আৰম্ভ। উদ্বোধনী মেচত পাকিস্তান নেডাৰলেণ্ডছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।